Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. 14th Nagaland Legislative Assembly laga 7th session do aji shuru korise. Chief Minister Nipiri bra koise ki revenue collection bahal kori dibuli sarkar ba mehnat kori ase. Advisor Hikani Jakhalobra Nagaland unemployment upor bishi chinta janai dise aro Nagaland Legislative Assembly bra prohibition of satanic worship di charcha koribuli thakia do rokhai dise. Itia pura khobor 14th Nagaland Legislative Assembly NLA laga du tin rakhe 7th session do aji arbitrary reference lokodi shuru korise Chief Minister Nipiri bra loigena House bra late governor Laganisan logoti mandisi aro speaker Sharingan Longkhamra bra late Nangsangya Phang pohila laga legislator logoti arbitrary reference dise question aur somoidi members kanba backward reservation PMGSY 3 rasta state capital day traffic congestion aro protected area permit aro similar fencing laga issue kan uthai dise 0 hour somoidi MLA, Pungshi Pombra, GST Collection di Chinta Bhavana Janaisi aro GST Grievances Retrieval Committee banaigena state laka revenue authority boli anurod korise. Duita notun sorkar bills kan Chief Minister Nipiri bra introduce koriado Nagaland State Finance Commission Bill 2025, Nagaland Flat Plain Zoning Bill 2025 ase. Speaker Longkhamra bra bills kan do September 4 tarikh charcha aro passage karne authority boli janaidise. Alag alag committees laka Chairpersons bra alag alag issues ti reports kan to present kurise. Chief Minister Nipiri bra jekwesik State Tax Department ba ja kisaman mohena mehinat bra kam kurikena revenue collection to bahal kuridise. MLA Pungshi Pombra 0 hour somoide state GST laga issue per chinta bhavana janai dia di tar bra jawab dikena department bra initiative othai dia di revenue leakage rokhai dia aro compliance bahal kuridia milai kena janai dise.
The State Tax Department has been working vigorously over the past several months to improve revenue collection. This includes lodging loopholes, gross revenue leakage, expanding market coverages, raising awareness and making revenue optimization and collection efforts and mass movement.
Market pra revenue othai thakia laga janagina tarbra koise GST collection laga dangro bhakto sarkar work contract pra ahiase Sri Rio pra koise ke tax evasion rokhai dibuli karone tax deduction do source di aro tax clearance certificate to duita dorkar mechanism hisab janai dise janta khan lokoti mil milap dibuli anurodh kori tarba GST bill khan mangibuli digital transaction koribuli aro tax nadia laga report to social media channels pra bhi Diboli honored Kurise. Sri Riobra, Ekta GST Grievance Committee, Business Representative, Sarkar Officials are experts Milagina Banai Diboli Biswas Janaidise. Daibra Janta Khanagoti, Tax Dia Atatra Kiboli Aro State Laka Groti Mutop Diboli Koise.
Optimizing tax revenue is a first step towards self-reliance and towards securing better farm devolution for our resources.
Advisor for Industries and Commerce Hikandi Jakhalobra Nagaland unemployment duk bishi hoi thakia upor chinta bhavana janai gina multi stakeholder bra zaruri hisabi shamil nohole state laga ahi thakia somoide thikana na thakia hoi jabo bili koise assembly session laga pohila din aji topic unemployment in Nagaland charcha shuru koride Srimati Jakhalobra janai dise ke desh di youngest population majodi ekta hoi gina Nagaland laga demographic faida do eco lab na thakia hoi jabole ase 2011 census laga data de dhorikina taibra koise now jawan kan umar 15 by 35 majudi thakiado population laga lagbhag 40% nishina hoigena 8 lakh nishina thakia se
Shit Nagaland 2047 will really depend on how we shape and mold the youth of today. The youth in our state is confronted with various challenges, and one being the unemployment challenge. The educated youth and the labor force are increasing day by day, but the growth of employment is very slow. Unemployment is a symptom, but unemployability is the illness.
Itu duklukuti samna koribuli Srimati Jakhalobra pangsta interventions kan education di botlab anidibole skill unnati internships or apprenticeship to propose youth employment scheme radibole entrepreneurship garne motob dibole aro private sector wapas shuru kori dibole khan janaise advisor ba legislators educators aro baba ma khan lagot now jawan khan to alag alag career rasta di jaboli tayar kori dibole koise আকাশবাণী কহিমাৰ আপনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিব কাৰণে আমি খান লগা এক চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কোৰ কহিমা দি ফলো কৰিবি। আপনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা বিহে শুনিবলৈ পাৰিব। ওয়েলকাম ব্যাক, আপনি খান চামলাকা খবৰ শুনি আছে। নাগালেণ্ড লেজিছলেটিভ এসেম্বলিৰ পৰা প্ৰহিবিশ্যন অব ছেটানিক ৱৰশ্বিপ লগা ইছ্যুটি চৰ্চা কৰিবলৈ থাকিয়াটো ৰখাই দিছে। মামলাটো MLA কজালজো আজো নিনৰ পৰা আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ ইকটা হিচাপে উঠাই দিয়াটো আজি হাউছ দি চৰ্চা কৰিবলৈ থাকিছে। কিন্তু স্পীকাৰ আৰু চিফ মিনিষ্টাৰ বা ছাবজেক্ট দি বেছি ৰিচাৰ্চ কৰিবলৈ দৰকাৰ জনাই কেনে অনুৰোধ কৰাৰ কাৰণে পোষ্টপণ্ড কৰি দিছে। এছেম্বলি ছেচন লগা চাইড লাইনছি খবৰ মানুহান লগতে কথা কৰি MLA নিনৰ পৰা ষ্টেটে ছেটানিক প্ৰেক্টিছ খান বেছি উঠি থাকিয়া আছে কোৱা ওপৰ মনদুখ জনাই কেনে তাইৰ পৰা কৈছে কি এইটো নিচিনা নিয়ম খান্দো ছেটানি আৰু ক্ৰিমিনেল নিয়ম লগতে জৰি কেনে নাগালেণ্ড লগা খ্ৰীষ্টান আইডেণ্টিটি লগতে ধমকি দি আছে। শ্ৰী নিনৰ পৰা এছেম্বলিতে খোলা খুলিৰ পৰা চৰ্চা নকৰি কেনে কেনেকুৱা একশ্যন ল'ব বুলি সুধিছে। তাৰ পৰা কৈছে কি কিছুমান ষ্টেটছ দি বিহাৰ মহাৰাষ্ট্ৰ আৰু আছাম খান্দি এইটো নিচিনা ইছ্যুজ ওপৰ ষ্টেট লেভেল অৰ্ডিনেঞ্চেছ খান্দো বনাই লৈছে। এইটো নিচিনা প্ৰেক্টিছ গুৰিয়া খান্দো গিৰ্জা লগা প্ৰভিউ নিজেদি হ বুলি কৈ কেনে MLA নিনৰ পৰা কৈছে কি এইটো নিচিনা খাতৰা কাম খান ৰখাই দিবলৈতো চৰকাৰ লগা জিম্মিদাৰ আছে। নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিউৰিঅ' পৰা আজি কৈছে ষ্টেট কেবিনেট বা ফেচলা বনাই কেনে ফ্ৰী মুভমেণ্ট ৰিজিম FMR আৰু ইণ্ডো ম্যানমাৰ সীমানাদি ফেঞ্চিংটো নাঢালি বুলি জনাই কেনে ইণ্টাৰনেশ্যনেল সীমানাদি বহিয়া নাগা কমিউনিটিজ মাজতে আলগ আলগ ভাগ কৰি দিয়াৰ ওপৰত চিন্তা জনাইছে। MLA আচম্পিমুখী কনব্ৰা 14th নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা 7th ছেচন লগা পহিলা দিন দি ছাপ্লিমেণ্টৰী সবাল উঠাই দিয়া দি তাৰ পৰা জবাব দিছে। শ্ৰীৰিঅ' পৰা কৈছে কি প্ৰটেক্টেড এৰিয়া পাৰ্মিট PAP আৰু FMR খানটো নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ আৰু মিজোৰাম দি ৰাখি আছে আৰু নাগালেণ্ড অৱস্থাটো কানুনৰ হকম নীতিতে ঠিক ৰাখি আছে।
Now this issue in plenary session of NEC and NONR, in presence of Home Minister, NONR Minister, and all the chief ministers of Northeastern State with Governor. So, since cabinet decision was taken and came out on the 17th, I raised in plenary session, we object FMR and fancy restriction.
PAP লগা ইছ্যুদি শ্ৰীৰিঅ' পৰা কৈছে কি হৰ্ণবিল ফেষ্টিভেল বা ভিজিটাৰ্ছ আনি কিনে টুৰিজম পঢ়াই দিয়াতে ষ্টেট লগা ধুন কালচাৰেল আৰু ট্ৰেডিশ্যনছ উঠাই দি আছে। কিন্তু ৰেষ্ট্ৰিকশ্যন বা ফৰেইন আৰু ডমেষ্টিক টুৰিষ্ট কানবি আহিবলৈ দিগদাৰি দি আছে। এইটো কাৰণে তাইৰ পৰা কৈছে কি কেবিনেট বা হোম মিনিষ্ট্ৰীৰ লগতে নাগালেণ্ড কাৰণে এক্সামশ্যন মাঙি কিনে লিখি দিছে।
When last time we met the Home Minister, IB Director, why we should not be under PAP? That detail where I had written on behalf of state as per our cabinet decision. So they said they are going through and they will have a look.
Aro. MLA কুজালুজো আজনিয়েনৰ পৰা নাগালেণ্ড চৰকাৰৰ লগতে জব ৰিজাৰ্ভেশ্যন পলিচিৰ লগত জৰিয়া দি তাৰাতাৰি কোনো ফেচলা নল'বলৈ অনুৰোধ কৰিছে। ষ্টেট এছেম্বলি ছেচন সময় আজি কথা কৰি তাৰ পৰা কৈছে তাৰাতাৰি ফেচলা লোৱাৰ পৰা এতিয়া জাৰি থকা ইছ্যুৰ ওপৰত নাগা জাতিখান মাজেদি ভাল বুজাবুজি পঢ়াই দিবলৈ লগা বদলি বেছি ঝামেলাকা নোলাই দিবলৈ আছে। তাইৰ পৰা 5 ট্ৰাইবছ লগতে ৰিজাৰ্ভেশ্যন পলিচিৰ লগা চিন্তাৰ ওপৰত ছাত্ৰীয়ে জনাইছে আৰু শ্ৰী নিয়েনৰ পৰা কৈছে কি এইটো জাতি খান পৰা চুৰু কৰি দিয়া ধাৰণা দি তাইৰ পৰা ইনডৰ্ছ নকৰে।
It is a systematic attempt to destroy the circle of poverty and oppression suffered by the disadvantaged or weaker sections of the society. It is also to ensure equal representation in the governing and administration of the state by providing equal opportunities to all, especially the weakest sections.
MLA ৰা ষ্টেট চৰকাৰৰ লগত ষ্টেটে সবচে তাজা পপুলেশ্যন আৰু এমপ্লয়মেণ্ট ডেটা হিচাপ দি এটা চলিউশ্যনটো আনি দিবলৈ ভাৱনা জনাই দিছে। খবৰ চেষ্টে হেডলাইনছ দুবাৰ জনাই দি আছে। 14th নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা 7th ছেচনটো আজি চুৰু কৰিছে। চিফ মিনিষ্টাৰ নিফিউৰিঅ' পৰা কৈছে কি ৰেভিনিউ কালেকশ্যন ভাল কৰি দিবলৈ চৰকাৰ বা মেহনত কাম কৰি আছে। এডভাইজাৰ হিকানি জাখালৰ পৰা নাগালেণ্ডে আনএমপ্লয়মেণ্টৰ ওপৰত বেছি চিন্তা জনাই দিছে আৰু নাগালেণ্ড লেজিছলেটিভ এছেম্বলিৰ পৰা প্ৰহিবিশ্যন অব ছেটানিক ৱৰশ্বিপটো চৰ্চা কৰিবলৈ থাকিয়াৰ ৰখাই দিছে। ইটোৰ লগত আজি চাম লগা খবৰ ইমান দি শেষ কৰি আছে।